وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ وَقَفَّيْنَا مِنْ بَعْدِهِ بِالرُّسُلِ وَآتَيْنَا عِيسَى ابْنَ مَرْيَمَ الْبَيِّنَاتِ وَأَيَّدْنَاهُ بِرُوحِ الْقُدُسِ أَفَكُلَّمَا جَاءَكُمْ رَسُولٌ بِمَا لَا تَهْوَى أَنفُسُكُمْ اسْتَكْبَرْتُمْ فَفَرِيقًا كَذَّبْتُمْ وَفَرِيقًا تَقْتُلُونَ
أرو نيتشاي আমি মুসা কিতাব পঠন কৰিছিলো আৰু তেওঁৰ পিছত পৰ্যায়ক্ৰমে ৰাসূল সকলক প্ৰেৰণ কৰিছিলো আৰু আমি মৰিয়ামৰ পুত্ৰ ঈসাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলো আৰু ৰূহুল কুদুসৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছিলো এইটো সঁচ নহয় জানো যেতিয়াই তোমালোকৰ ওচৰলৈ কোনো ৰাসূলে তোমালোকৰ প্ৰবৃত্তিৰ বিপৰীতে কোনো বস্তু লৈ আহিছিল তেতিয়াই তোমালোকে অহংকাৰ কৰিছিলা তাৰপিছত তোমালোকে নবীসকলৰ এটা দলক অস্বীকাৰ কৰিছিলা আৰু এটা দলক হত্যা কৰিছিলা।